গুৱাহাটী সন্ধ্যা আঞ্চলিক বাতৰি কৰিছো অৰুণি কাশ্যপে আৰু মোৰ সৈতে আছে ৰূপজ্যোতি বৰুৱা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ পৰীক্ষা মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন 8 এপ্ৰিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অহা 7 আৰু 8 এপ্ৰিলত অসমৰ 3টাকৈ স্থানত নিৰ্বাচনী প্ৰচাৰ ৰাজ্যত লোকসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ অব্যাহত ডিব্ৰুগড় লোকসভা সমষ্টিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচাৰ ৰজলীনা তিৰ্কিৰ হৈ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰচাৰ ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ সৈতে সংগতি ৰাখি পৰীক্ষা তথা মূল্যায়ন পদ্ধতিত কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ কিছু সাল সলনি আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজি হায়দৰাবাদত হ'বলগীয়া খেলত চেন্নাই ছুপাৰ কিংছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ মুখামুখি। দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰসমূহ আজি পৰীক্ষা কৰা হয়। ডিফুৰ লোকসভা সমষ্টিত 6গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ হিচাপে ঘোষিত হৈছে। ডিফুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰাৰ অন্তত বিজেপিৰ প্ৰাৰ্থী অমৰ সিং কিছ, কংগ্ৰেছ প্ৰাৰ্থী জয়ৰাম ইংলেং, এ এছ ডি চি জ্যোৎসেন দে, এ পি এইচ এল চিৰ জে আই কাথাৰ, বিক্ৰমা হাংছে আৰু গণ সুৰক্ষা দলৰ প্ৰাৰ্থী জন বাৰ্ণাৰ্ড চাংমা মনোনয়ন পত্ৰ বৈধ ঘোষণা কৰা হয়। ইপিনে নগাঁও লোকসভা সমষ্টিত 15গৰাকী প্ৰাৰ্থীৰ ভিতৰত 2গৰাকী প্ৰাৰ্থীৰ মনোনয়ন নাকচ হয়। নিৰ্দলীয় প্ৰাৰ্থী বিশ্বজিৎ বৰদলৈ আৰু সামাৰ ৰাজ দলৰ হৰেণ ভূমিজৰ মনোনয়ন পত্ৰ অবৈধ ঘোষণা কৰা হয়। সমষ্টিটো 13গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ মনোনীত হৈছে। উল্লেখযোগ্য যে লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে অসমত 65গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ অহা 7 আৰু 8 এপ্ৰিলত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমলৈ আহিব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে দুদিনীয়া অসম ভ্ৰমণসূচীৰ সময়ত হোজাই, লখিমপুৰ আৰু গহপুৰত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব। আনহাতে অহা 17 এপ্ৰিলত নলবাৰীত হ'বলগীয়া এখন নিৰ্বাচনী সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিব বুলি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই জানিবলৈ দিছে। বিজেপি দলৰ প্ৰচাৰত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী আৰু সাংসদ মনোজ তিৱাৰীয়ে ডিব্ৰুগড় লোকসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ৰাজ্যত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। বিশেষকৈ প্ৰথম পৰ্যায়ত কাজিৰঙা, ডিব্ৰুগড়, লখিমপুৰ, শোণিতপুৰ আৰু যোৰহাট লোকসভা সমষ্টিত হ'বলগীয়া ভোটগ্ৰহণৰ বাবে ব্যাপক প্ৰচাৰ অভিযান চলিছে। শাসকীয় বিজেপিকে ধৰি কংগ্ৰেছ, আম আদমী পাৰ্টী, অসম গণ পৰিষদ, ইউ পি পি এল, বি পি এছ আদি দলসমূহে নিৰ্বাচনী প্ৰচাৰ চলাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড় লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ হৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰী ডিগবৈত বিজয় সংকল্প সমদলত অংশগ্ৰহণ কৰাৰ পাছত পিংখাঙৰ ঔগুৰিত অনুষ্ঠিত নিৰ্বাচনী সভাত সোণোৱালৰ হৈ প্ৰচাৰ অভিযান চলায়। লখিমপুৰ লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী সোণোৱালে জোনাইত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। ডিব্ৰুগড়ৰ পৰা হেলিকপ্টাৰযোগে গৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জোনাই জুন কাৰেঙত অনুষ্ঠিত নিৰ্বাচনী সভাত বিজেপিক ভোট দিবলৈ আহান জনায়। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই আজি চৰাইদেউ, যোৰহাট সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তপন গগৈৰ হৈ প্ৰচাৰ চলায়। চৰাইদেউ বিধানসভা সমষ্টিৰ 3টা স্থানত তেওঁ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে শিৱসাগৰ নগৰত অনুষ্ঠিত নিৰ্বাচনী সভাতো তপন গগৈক ভোট দিবলৈ ৰাইজলৈ আহান জনায়। ইপিনে কেবিনেট মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত আৰু অজন্তা নেওগে তপন গগৈৰ হৈ প্ৰচাৰ চলাবলৈ মাজুলীত কেইবাখনো সভাত অংশগ্ৰহণ কৰে। মন্ত্ৰী বিজুল হাজৰিকাই যোৰহাট সমষ্টিৰ অন্তৰ্গত গড়ফলীয়াত বিজেপিৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। গৌৰৱ গগৈয়ে যোৰহাটৰ গড়মূৰত দলীয় সমৰ্থকক লৈ মটৰচাইকেল সমদলেৰে নিৰ্বাচনী প্ৰচাৰ চলায়। যোৰহাটত নিৰ্বাচনী প্ৰচাৰ আৰু জিলা প্ৰশাসনৰ তৎপৰতা সন্দৰ্ভত মাজুলীৰ সংবাদদাতা বিকাশ শইকীয়াই এইদৰে কয়।
যোৰহাট লোকসভা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ সমষ্টিটোত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈ আৰু বিৰোধী ঐক্য মঞ্চৰ সমৰ্থিত কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ মাজত হৈছে মূল প্ৰতিদ্বন্দ্বিতা। নিৰ্বাচনৰ দিন চমু থাকি অহাৰ লগে লগে ইজনৰ পাছত সিজন নেতাৰ আগমন ঘটিছে 14 নং যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত মাজুলী বিধানসভা সমষ্টিলৈ। দুদিনীয়া প্ৰচাৰ কাৰ্যসূচী সামৰি কালি বিয়লি বিৰোধী ঐক্য মঞ্চৰ সমৰ্থিত কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ মাজুলীৰ পৰা ৰাওনা হোৱাৰ পাছত আজি সমষ্টিটোত বিজেপি মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী তপন কুমাৰ গগৈ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে উপস্থিত হৈ অসম চৰকাৰৰ মন্ত্ৰীসকলে অতুল বৰা, অজন্তা নেওগ আৰু কেশৱ মহন্ত গণ পৰিষদৰ মাজুলী বিধানসভা সমষ্টিৰ উদ্যোগত মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ সমৰ্থনত নামনি মাজুলীৰ শ্ৰী খেলপথাৰৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্তই। সভাখনত স্থানীয় বিধায়ক ভুৱন জামৰ লগতে 3টা মিত্ৰদলৰ বহু নেতা কৰ্মী উপস্থিত থাকে। আনহাতে অসম চৰকাৰৰ বিত্তমন্ত্ৰী অজন্তা নেওগে ক্ৰমে গড়মূৰ আৰু পকাজৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত হাজৰিকা চুক ৰঙমঞ্চ, ফুলনি আৰু চিৰাং গাঁও পঞ্চায়তৰ অন্তৰ্গত কনমণি ৰঙমঞ্চ আৰু দক্ষিণপাট আৰু বনগাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত কঢ়াল গাঁও ৰঙমঞ্চৰ 3খন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে।
ইপিনে নগাঁও সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ আৰু কাজিৰঙা সমষ্টিৰ ৰজুলিনা তিৰ্কিয়েও প্ৰচাৰ অভিযান চলাইছে। কাজিৰঙা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰজুলিনা তিৰ্কিয়ে নৱগঠিত কাজিৰঙা সমষ্টিৰ অন্তৰ্গত ৰাজাগাঁও বৰপথাৰ চিঙিবাৰী আৰু বকুলগুৰিত কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। নিৰ্বাচনী সভাত প্ৰাৰ্থীগৰাকীক জ্যেষ্ঠ কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই সহযোগ কৰে। আনহাতে শ্বিলঙৰ ডিজিত বিজেপিৰ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ উপস্থিতিত 5 শতাধিক যুৱক যুৱতীয়ে বিজেপিত যোগদান কৰে। কোকৰঝাৰতো ইউ পি পি এলৰ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। নীতি আয়োগৰ মুৰববী প্ৰমোদ বড়োৰ উপস্থিতিত আয়োজিত অনুষ্ঠানত 7 শতাধিক যুৱক যুৱতীয়ে ইউ পি এলত যোগদান কৰে। বৰপেটাত অসম গণ পৰিষদৰ বুথ সমিতিৰ এখন কমিটি সভা আজি অনুষ্ঠিত হয়। বৰপেটা লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ সমৰ্থিত অগপ প্ৰাৰ্থী ফণী ভূষণ চৌধুৰীৰ কাৰ্যালয়ত অনুষ্ঠিত কৰ্মী সভাত দলটোৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক তথা বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা উপস্থিত থাকে। বিভিন্ন বুথ সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থকা এই সভাখনত কলিতাই বুথ শক্তিশালী কৰিবলৈ সকলোকে সৰ্বাধিক গুৰুত্ব দিবলৈ আহান জনায়। সমাগত লোকসভা নিৰ্বাচনৰ বাবে সমগ্ৰ ৰাজ্যতে জিলা প্ৰশাসনৰ উদ্যোগত ভোটাৰ ৰাইজৰ মাজত ভোটদানৰ সজাগতাৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়। কাৰ্বিৰঙৰ জিলা প্ৰশাসন আৰু কাৰ্বি ফিল্ম ছচাইটিৰ সহযোগত ডিফুৰ জিলা আয়ুক্তৰ কাৰ্যালয় প্ৰাংগণত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে বাটৰনাট প্ৰদৰ্শন কৰা হয়। পৰিচালনা কৰে নাট্যকাৰ আৰু বিশিষ্ট অভিনেতা ৰাজীৱ কোৰে। নাটকৰ যোগেদি তৃতীয় লিংগৰ ভোটাৰক এইবাৰ লোকসভা নিৰ্বাচনত বিশেষ সুবিধা প্ৰদান কৰা হ'ব বুলি প্ৰকাশ কৰা হয়। অনুষ্ঠানত ডিফু লোকসভা সমষ্টিৰ সাধাৰণ পৰ্যবেক্ষক জয়দেৱ মুখ্য পৰ্যায়, নিৰ্বাচনী জিলাৰ পৰ্যবেক্ষক, আৰক্ষী পৰ্যবেক্ষক, কাৰ্বিআলং জিলাৰ আয়ুক্তকে ধৰি জিলাখনৰ অন্যান্য প্ৰশাসনিক বিষয়াসকল উপস্থিত থাকে। নতুন ভোটদাতাসকলৰ সজাগতাৰ বাবে বাক্সা জিলাতো প্ৰশাসনৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত ভোটদানৰ সজাগতা সভা অনুষ্ঠিত কৰে। বাক্সা জিলাৰ জালাহৰ বি বি কিষাণ মহাবিদ্যালয়তো আজি নতুন ভোটাৰসকলৰ উপস্থিতিত এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাত বিশিষ্ট শিল্পী মনীষা হাজৰিকাই অংশগ্ৰহণ কৰে। শিল্পীগৰাকীয়ে নতুন ভোটাৰ ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি কয় যে ভোটদান হৈছে মৌলিক অধিকাৰ, সেয়ে ভোটদান সাব্যস্ত কৰাটো অতিকৈ প্ৰয়োজনীয়। বক্সা জিলাৰ অতিৰিক্ত আয়ুক্ত কবিতা চাংচুৰ লগতে জিলাখনৰ অন্যান্য প্ৰশাসনৰ কেইবাগৰাকীও বিষয়াই অংশগ্ৰহণ কৰে। একেদৰে আজি নিকাশী জ্ঞানপীঠ ডিগ্ৰী মহাবিদ্যালয় আৰু বৰমা মহাবিদ্যালয়তো নতুন ভোটাৰসকলৰ বাবে সজাগতা সভা অনুষ্ঠিত হয়। ইফালে লখিমপুৰতো ভোটাৰ সজাগতা কাৰ্যসূচীৰ অংশ হিচাপে কালি আৰু আজি বিভিন্ন মহাবিদ্যালয়, উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান তথা প্ৰশিক্ষণ প্ৰতিষ্ঠানত শোভাযাত্ৰাৰ আয়োজন কৰা হয়। প্ৰতিখন শৈক্ষিক প্ৰতিষ্ঠানে নিজৰ নিজৰ এলেকাৰ ভোটাৰ ৰাইজক ভোটদানৰ গুৰুত্ব সম্পৰ্কে সজাগ আৰু সচেতন কৰাৰ বাবে এই শোভাযাত্ৰা অনুষ্ঠিত কৰে। 18 বছৰ ঊৰ্ধৰ ছাত্ৰ ছাত্ৰীসকলে এই সজাগতা কাৰ্যসূচীত অংশগ্ৰহণ কৰে। নয়াগাঁৱতো আজি সমাগত লোকসভা নিৰ্বাচনৰ ভোটদানৰ প্ৰতি উৎসাহিত কৰাৰ বাবে নিৰ্বাচনী শুভংকৰ জোন আৰু জোনালী উন্মোচন কৰা হয়। জিলাৰ আয়ুক্ত নৱদীপ পাঠকে শুভংকৰ জোন আৰু জোনালীক প্ৰথমবাৰ ভোটদান কৰিবলৈ যোৱা 18 বছৰীয়া কিশোৰ কিশোৰী হিচাপে চিহ্নিত কৰিছে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা 4 বজাত কনৌটিকা লোকনিৰ্ণয় 2024 শীৰ্ষক অনুষ্ঠানত তিনিচুকীয়া জিলাৰ আয়ুক্ত স্বপ্নিল পালৰ সৈতে হোৱা এটা কথোপকথন প্ৰচাৰ কৰিব। অনুষ্ঠানটোৰ আগ ধৰিব তিনিচুকীয়া সংবাদদাতা মনোৰঞ্জন মৰাণে। অনুষ্ঠানত সমাগত লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত জিলা আয়ুক্তগৰাকীৰ সৈতে বাৰ্তালাপ কৰা হ'ব।
ভোটৰ শক্তিৰে নিৰ্মাণ কৰা সুস্থ গণতন্ত্ৰ। লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত অহা 19 এপ্ৰিলত পুৱা 7 বজাৰ পৰা বিয়লি 5 বজাৰ ভিতৰত কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাটত হ'বলগীয়া ভোটগ্ৰহণত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি শক্তিশালী গণতন্ত্ৰৰ অংশীদাৰ হওক।
ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে বোৰ্ডৰ নীতিৰ সৈতে সংগতি ৰাখি পৰীক্ষাৰ তথা মূল্যায়ন পদ্ধতিত কিছু সাল সলনি ঘটাইছে। নতুন পদ্ধতি অনুসৰি এতিয়া দক্ষতা ভিত্তিক প্ৰশ্ন অধিকৰ পৰিৱৰ্তে বিস্তৃত উত্তৰৰ প্ৰশ্নৰ সংখ্যা কম হ'ব। সংশোধিত নিৰ্দেশাৱলী অনুসৰি একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বহু বিকল্প থকা প্ৰশ্নৰ ৰূপত দক্ষতা ভিত্তিক প্ৰশ্নসমূহ পূৰ্বৰ 40% পৰা 50% বৃদ্ধি কৰা হৈছে। আনহাতে 2024-25 শৈক্ষিক বৰ্ষত চমু তথা দীৰ্ঘৰ উত্তৰৰ প্ৰশ্নকে ধৰি বিস্তৃত উত্তৰৰ প্ৰশ্নসমূহ 40% পৰা 30% হ্ৰাস কৰা হৈছে। অৱশ্যে 2024-25 শৈক্ষিক বৰ্ষৰ নৱম আৰু দশম শ্ৰেণীৰ বাৰ্ষিক পৰীক্ষাৰ প্ৰশ্নকাকতৰ গাঁথনিত কোনো পৰিৱৰ্তন কৰা হোৱা নাই। আসন্ন লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যখনৰ কেইবাটাও লোকসভা সমষ্টিত নিৰ্বাচন আয়োগৰ দ্বাৰা নিয়োজিত সাধাৰণ পৰ্যবেক্ষক উপস্থিত হৈছে। করিমগঞ্জ সংসদীয় সমষ্টির সাধারণ পর্যবেক্ষক আদিত্য কুমার আনন্দ করিমগঞ্জের অতিরিক্ত আবর্তন ভবনত উপস্থিত হয়। পর্যবেক্ষকগৰাকীক জনসাধারণের প্রতিদিনে বিয়লি 3 বজাৰ চারি বজালে সাক্ষাৎ করব পাৰিব। পর্যবেক্ষকগৰাকীর ফোন নম্বর 8472080023 আর ইমেইল আইডি আদিত্য কে ডট আনন্দ @iis.nic.in। যোৰহাট লোকসভা সমষ্টিত নিয়োজিত সাধারণ পর্যবেক্ষক এম সত্যচাৰদা দেৱীয়ে কালি শিৱসাগৰ নিৰ্বাচনী জিলাৰ ডিমু বিধানসভা সমষ্টিৰ বিভিন্ন ঠাই ভ্ৰমণ কৰি নিৰ্বাচনৰ প্ৰস্তুতিৰ পৰ্যবেক্ষণ কৰে। ডিমুত পৰ্যবেক্ষকগৰাকীয়ে 85 বৰ্ষৰ ঊৰ্ধ আৰু বিশেষভাৱে সক্ষম ভোটাৰসকলৰ বাবে ঘৰে ঘৰে সম্পন্ন কৰা ভোটগ্ৰহণ প্ৰক্ৰিয়া পৰ্যবেক্ষণ কৰে। ইয়াৰ পাছত তেওঁ শিৱসাগৰ জিলাৰ নিৰ্বাচনী বিষয়া তথা আয়ুক্ত বিক্ৰম যাদৱ আৰু নিৰ্বাচনী কোষসমূহৰ দায়িত্বাহী বিষয়াসকলৰ সৈতে মিলিত হৈ নিৰ্বাচনৰ প্ৰস্তুতি আৰু অগ্ৰগতিৰ বুজ লয়। নগাঁও লোকসভা সমষ্টিটোৰ নিৰ্বাচনী সাধাৰণ পৰ্যবেক্ষক এইচ বাচপ ৰাজেন্দ্ৰ উপস্থিত হৈ আজি সমষ্টিটোৰ বিভিন্ন প্ৰান্তত ভ্ৰমণ কৰি নিৰ্বাচনৰ প্ৰস্তুতি আৰু কাম কাজ পৰ্যবেক্ষণ কৰে। পৰ্যবেক্ষকগৰাকীয়ে নগাঁও সংসদীয় সমষ্টিৰ ৰিটাৰ্ণিং বিষয়া নৰেন্দ্ৰ কুমাৰ চাহৰ উপস্থিতিত জিলা আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত হোৱা মনোনয়ন পত্ৰ দাখিল আৰু পৰীক্ষণ দুয়োটা কাৰ্যসূচী নিৰীক্ষণ কৰে। নিৰ্বাচন সম্বন্ধীয় কোনো অভিযোগৰ বাবে সাধাৰণ পৰ্যবেক্ষকগৰাকী 8472047881 নম্বৰত যোগাযোগ কৰিব পাৰিব। লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ আগদিনা আৰু ভোটগ্ৰহণৰ দিনা বাতৰি কাকতত ৰাজনৈতিক বিজ্ঞাপন প্ৰকাশৰ ক্ষেত্ৰত দেশৰ নিৰ্বাচন আয়োগ যথেষ্ট কঠোৰ হৈছে। দুয়োটা দিনত প্ৰকাশ পাবলগীয়া ৰাজনৈতিক বিজ্ঞাপনসমূহ ৰাজ্যিক অথবা জিলা পৰ্যায়ৰ NCNCৰ পৰা প্ৰাৰম্ভিক প্ৰমাণ পত্ৰ ল'ব লাগিব বুলি নিৰ্বাচন আয়োগে নিৰ্দেশনা জাৰি কৰিছে। নিৰ্বাচন আয়োগৰ সচিব ৰাজেশ কুমাৰ সিঙে দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য নিৰ্বাচনী বিষয়াসকললৈ নিৰ্দেশ প্ৰদান কৰিছে। উল্লেখযোগ্য যে প্ৰথম পৰ্যায়ৰ 19 এপ্ৰিলত হ'বলগীয়া নিৰ্বাচনৰ ক্ষেত্ৰত এই নিয়ম 18 আৰু 19 এপ্ৰিলত প্ৰযোজ্য হ'ব। করিমগঞ্জ জেলার নির্বাচনী কামত নিয়োজিত প্রথম পর্যায়ের নির্বাচনের ভোটারক পোস্টেল ব্যালট সংগ্রহের বাবে জেলা প্রশাসনের তরফের পর অধিসূচনা জারি করা হয়েছে। নির্বাচনের ভোটারসক 14 এপ্রিলের 18 এপ্রিল পুয়া 10 বজাৰ বিয়লি 5 বজাল করিমগঞ্জ জেলা আয়ুক্তর কার্যালয়ের ব্যালট পেপার কেন্দ্রের পর পোস্টেল ব্যালট সংগ্রহ করে ভোট দিবল আহ্বান জানা হয়েছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ 74 সংখ্যক প্ৰতিষ্ঠা দিৱস কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণু ভট্টাভাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। অনুষ্ঠানত দেশৰ উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ তথা ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণুই আৰু ন্যায়াধীশ এল এছ জুমিয়কে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। নামৰূপৰ ব্ৰহ্মপুত্ৰ উপত্যকা সাৰ নিগম লিমিটেডৰ 23 সংখ্যক প্ৰতিষ্ঠা দিৱস আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয়। লেফটেনেণ্ট মোহিনী নাথ ফুকনৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণেৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী আয়োজিত হয়। ইয়াৰ পাছতেই প্ৰশাসনিক ভৱনৰ চৌহদত পতাকা উত্তোলন কৰা হয়। অনুষ্ঠানত ব্ৰহ্মপুত্ৰ উপত্যকা সাৰ নিগম লিমিটেডৰ মুখ্য পৰিচালন সঞ্চালক বি কে বণিক, বিত্ত বিভাগৰ সঞ্চালক এছ চি দাস উপস্থিত থাকে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ কাইলৈ নিশা 8:02 দৃষ্টিপাত লোকনিৰ্ণয় 2024 শীৰ্ষক অনুষ্ঠান প্ৰচাৰ হ'ব। এই অনুষ্ঠানত সাংবাদিক সুস্মিতা গোস্বামী আৰু মমতা মিত্ৰ কমল ব্যক্তি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানৰ আগ ধৰিব মানস প্ৰতিম শৰ্মাই। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। এতিয়া বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি সোমোৱাৰ পূৰ্বে পঢ়ি দিছো। দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ পৰীক্ষা মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন 8 এপ্ৰিল। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অহা 7 আৰু 8 এপ্ৰিলত অসমৰ 3টাকৈ স্থানত নিৰ্বাচনী প্ৰচাৰ। ৰাজ্য লোকসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ অব্যাহত। ডিব্ৰুগড় লোকসভা সমষ্টিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচাৰ। ৰৰকী নেতা কে হৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰচাৰ। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ সৈতে সংগতি ৰাখি পৰীক্ষা তথা মূল্যায়ন পদ্ধতিত কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ কিছু সাল সলনি। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ আজি হায়দৰাবাদত হ'বলগীয়া খেলত চেন্নাই ছুপাৰ কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখামুখি। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।